أَلَمْ تَرَ أَنَّ اللَّهَ يَسْجُدُ لَهُ مَنْ فِي السَّمَاوَاتِ وَمَنْ فِي الْأَرْضِ وَالشَّمْسُ وَالْقَمَرُ وَالنُّجُومُ وَالْجِبَالُ وَالشَّجَرُ وَالدَّوَابُّ وَكَثِيرٌ مِّنَ النَّاسِ وَكَثِيرٌ حَقَّ عَلَيْهِ الْعَذَابُ وَمَنْ يُهِنِ اللَّهُ فَمَا لَهُ مِنْ مُكْرِمٍ إِنَّ اللَّهَ يَفْعَلُ مَا يَشَاءُ.
তুমি দেখা নাই নে যে আকাশসমূহত যি আছে আৰু পৃথিৱীত যি আছে সেই সকলোৱে আল্লাহকে সাজদা কৰে, আৰু সূৰ্য চন্দ্ৰ নক্ষত্ৰমণ্ডলী পৰ্বতৰাজি বৃক্ষলতা জীৱ জন্তু লগতে বহুতো মানুহেও সাজদা কৰে। আনহাতে বহুতৰ প্ৰতি সাব্যস্ত হৈছে শাস্তি। আল্লাহে যাক অপমানিত কৰে তাক সন্মানদাতা কোনো নাই। নিশ্চয় আল্লাহে যি ইচ্ছা কৰে সেইটোৱে কৰে।